গীতমালা তেপ্পন অধ্যায়। প্রধান বাদ্যকৰ নিমিত্তে হুৰ মহলত মস্কিল নামেৰে ডায়ুদৰ ৰচিত গীত। নিবোধে নিজৰ মনতে কলে, ঈশ্বৰ বুলি কোনো নাই, তেওঁলোকৰ স্বভাৱ দুৰ্নীতিগ্ৰস্ত, তেওঁলোকে জঘন্য কাৰ্য কৰে, তেওঁলোকৰ মাজত এজনো সৎকৰ্ম কৰা লোক নাই। ঈশ্বৰে স্বৰ্গৰ পৰা মানৱ জাতিলৈ দৃষ্টি কৰে, তেওঁ চাব বিচাৰে জ্ঞানী লোক আছেনে নাই, ঈশ্বৰক বিচাৰোতা কোনো আছেনে নাই। তেওঁলোক সকলোৱে আঁতৰি গ'ল, সকলোৱে একেলগে অপবিত্ৰ হ'ল, সৎকৰ্ম কৰোতা কোনো নাই, এজনো নাই। যিসকলে অপৰাধ কাৰ্য লিপ্ত হয় তেওঁলোক কি একোৱেই নুবুজে নেকি? তেওঁলোকে মোৰ লোকসকলক লুটপাট কৰে, তেওঁলোকে ঈশ্বৰৰ আগত প্ৰাৰ্থনা নকৰে। আগতে যি ঠাইত তেওঁলোকৰ কোনো ভয় কৰাৰ কাৰণ নাছিল, তাত এতিয়া তেওঁলোকৰ অতিশয় ভয় হ'ল। ঈশ্বৰে তেওঁলোকৰ বিৰুদ্ধে অহাসকলক খিচৰি কৰিলে, সেয়ে তেওঁলোকক লাজত পেলোৱা হ'ব, কিয়নো ঈশ্বৰে তেওঁলোকক অগ্ৰাহ্য কৰিলে। ইজৰাইলৰ পৰিত্ৰাণ চিয়োনৰ মাজৰ পৰাই আহক। যিহুৱাই যেতিয়া নিজৰ প্ৰজাসকলৰ ভৱিষ্যত পুনৰ স্থাপন কৰিব, তেতিয়া জাকোবৰ বংশই উল্লাস কৰিব আৰু ইজৰাইল আনন্দিত হ'ব।